Speak.
Hello.
Speak. Oh, oh hell.
This call is now being recorded.
Oh, more take our purpose.
Oh hell.
Take our newspaper.
Fuck you.
Hello.
Oh hell. Hey, no rock.
এই
আছ কত খেলা তাতে পৃথিৱীত এখন গোলক হয় নাই এখন গোলক ঘূৰি আছ এটা বালৰ খেলা তই জান জানো তই কাৰণে দেখাই আছে নহয় চন্দ্ৰযান গৈ আছে নাই চন্দ্ৰযান মংগলযান এই 2000 টকীয়া নোটৰ পিছফালে কি আছে মংগলযান লাউৰা মোৰ গুটিটো চুইবি নেকি খেলা চুইবি কলা গুটি কেঁচু খেলা তৰে কি কি খেকাৰ খেকাৰ বাতৰি কাকত খেলা
খেকাৰ
তেৰত খেলা মাক চুদা এটা এটা এইটো কি নাম জানে কাৰ্বি নহয় এইটো কি নাম মিকিৰ মিকিৰ পাহাৰ মিকিৰ খেলা এই গাহৰি খোৱা মিকিৰ মাক চুদাই খেলা হা তই এটা কাম কৰ মোক এটা ৰিভলভাৰ দে দিব পাৰিবি ৰিভলভাৰ এটা হা পুৰণা ৰিভলভাৰ এটা আনি এটা ঘৰৰ আগতে এখনে পেলাই থৈ যোৱা খেলা 12,000 দিম এই কালিলৈকে লাগে দে
হব
অ দুপৰীয়া দি থৈ যাবি কেচ কেচ পইচা পাবি কেচ কিমান লাগে ক শিৱলিংগ এটা আছে বেলগছডালৰ তলত পেলাই থৈ যাবি পইচাটো পইচাটো হেৰি ভিতৰত মই পেকেটত থৈ দিম এইটো কি কয় আমাৰ এইটো কি এই মেইল বক্সটোৰ ভিতৰত মেইল বক্সটোত এটা কলা ফোন আছে ফোনটো উঠাবি তাতে দেখা পাবি কিমান পইচা লাগে লগে লগে দি দিম দিয়া হল নে
খেকাৰ
মোৰ ছোৱালী কেলা চুটিবলৈ লাগে তোক নাপাও কেতিয়াও নাপাও যা তাহাঁতৰ মই সয়ম্বৰ ৰচাম এতে দ মমেণ্ট গমেক চিকাগো এলেনয় চিলভাৰ মাৰ্কেট বেগ তহঁতৰ এইখন গোটেইখন যেতিয়া ভাঙিব তেতিয়া মোৰ দুজনী ছোৱালী যে আছে একেলগে সয়ম্বৰ ৰচাম কেলা আৰু তাতে তহঁতৰ এই মিকিৰ পাহাৰ জিলাৰ পৰা মিকিৰ কিটা কেতিয়াও আহিব নোৱাৰে বুজিছ বালৰ মই কলে কো নাযাওঁ মই ৰুমৰ ভিতৰত সোমাই থাকো জানে নে তই মই ৰুমৰ পৰা নোলাওঁ
আপুনি বাৰ্গাৰ কিং খাই ভাল পাই
নেকি অ খাওঁ তাতে বাৰ্গাৰ কিঙত আহিবি নেকি তাতে খাবলে বাল একেলগে কি জানি মোৰ সেই পকেটৰ পৰা এখন স্কেলপেল ওলাই যে ডিঙিটো যদি চেৰেককে কাটি দিওঁ কেলা বা 4 মিনিটৰ পিছত তই তাৰ পৰা বাৰ্গাৰ কিঙৰ পৰা সেই গুৱাহাটী মেডিকেল হস্পিটেললৈ মাত্ৰ 2 কিলোমিটাৰ তালে যাবলৈ কাৰণে তোৰ সময় নোহোৱা হৈ যাব কেলা তাতে আগতে শেষ শেষ হৈ যাবি মাক চুদাই শ্বিপিং কণ্টেইনাৰ মই মই নিজে ল'ম সেইটো সেইটো চিন্তা নকৰ তই সেইটো নকৰ সেইটো সেইটো হিমন্ত আৰু ৰিণিকি কবি কেলা ৰিণিকি ৰিণিকি সেই পেটিকোটটো আৰু পেণ্টিটো মোৰ হাতত দি থৈ যাবি ব্ৰা নালাগে তাই বুবুকেইটা সৰু মোৰ মাইকী বুবু বহুত ডাঙৰ তাইতকৈ মোৰ মাইকী বুবু ৰিণিকিতকে বহুত ডাঙৰ কৈ দিবি ৰিণিকিক যা হ'ল থওঁ
খালি নেকি